হিতুপদেশ ছয় অধ্যায়। বিবেচনা নকৰাক জামিন হোৱা আৰু এলা আদি নিক্ষেপ। হে মোৰ পুত্ৰ, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হবলৈ তোমাৰ ধন এফলীয়াকৈ ৰাখা, তুমি যদি কোনো অচিনাকি লোকক ধাৰ দিবলৈ প্ৰতিজ্ঞা কৰা, তেনেহলে তুমি নিজে কৰা প্ৰতিজ্ঞাৰ দ্বাৰাই ফাণ্ডত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা। হে মোৰ পুত্ৰ, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা, কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্ৰহত আছা। যোৱা আৰু নিজকে নম্ৰ কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা। তোমাৰ চকুক টোপনি যাবলৈ নিদিবা আৰু তোমাৰ চকুৰ পতাক মুদ যাবলৈ নিদিবা। হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে আৰু চৰায়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা। হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা। সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ বা শাসনকৰ্তা নাই, তথাপি সিহঁতে যহকালৰ আহাৰ গোটায় আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়। হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা আৰু কেতিয়া টোপনিৰ পৰা উঠিবা? আৰু অলপ শুই থাকোঁ আৰু অলপ টোপনিয়াওঁ আৰু অলপ জিৰণি ল'বলৈ হাত সাবুতো, তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে আৰু তোমাৰ প্ৰয়োজনীয়তা সুসৰ্জিত ৰণুৱাৰ দৰে আহিব। এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক কটু কথাৰ দ্বাৰাই জীয়াই থাকে। তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সংকেত দিয়ে আৰু আঙুলিৰে ইংগিত কৰে। তেওঁ হৃদয়ৰ প্ৰতাৰণাৰ সৈতে বেয়া চক্ৰান্ত কৰে। তেওঁ সদায় বিবাদক আলোড়িত কৰে, সেইকাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে। তৎক্ষণাত সুস্থ হ'ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে। জিহুৱাই ঘীণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। গৰ্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিদোষীৰ তেজত পতিত হোৱা হাত, বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি, মিছা কথা ব্যক্ত কৰা সাক্ষী আৰু ভাইসকলৰ মাজত কণ্ডল ৰূপ গুটি সিঁচুতা লোক। হে মোৰ পুত্ৰ, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা। সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা। তুমি যেতিয়া খোজকাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব। তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ্দি ৰাখিব। আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্ৰদান কৰিব, কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়। নেতিবাচক অনুশাসন জীৱনৰ পথ হয়। অসৎ মহিলাৰ পৰা আৰু বিবিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে। তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা। বেইচা মহিলাৰ সৈতে শয়ন কৰা এটা পিঠাৰ মূল্যৰ সমান হ'ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্ৰ জীৱন ক্ষতি কৰিব পাৰে। কাপোৰ নুপুৰাকৈ কোনোবাই নিজৰ বুকুত জুই ৰাখিব পাৰেনে? কোনোবাই জানো নিজৰ ভৰি নুপুৰাকৈ জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঢ়িব পাৰেনে? সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেইজনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে তেওঁ দণ্ড নোপোৱাকৈ নাথাকে। চোৰে ক্ষুদ্ধাৰটোৰ হৈ পেট ভৰাবলৈ চুৰ কৰে, লোকসকলে তেওঁক ঘীণ নকৰিব পাৰে, কিন্তু ধৰা পৰিলে তেওঁ তাৰ সাত গুণ ক্ষতিপূৰণ কৰিব লাগিব আৰু নিজৰ ঘৰৰ সৰ্বস্বৰ মূল্য দিব লগা হ'ব। যিজনে পৰস্ত্ৰীৰ সৈতে সহভাগ কৰে তেওঁ জ্ঞানশূন্য, যি মানুহে এনে কাৰ্য কৰে তেওঁ নিজকে ধ্বংস কৰে। তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য, আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ'ব। কাৰণ ঈৰ্ষাই মানুহক ক্ৰোধান্বিত কৰে, তেওঁ যেতিয়া প্ৰতিশোধ লয় তেতিয়া তেওঁ দয়া নেদেখুৱায়। তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব, আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।